এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন। দেশত 58.34% ভোটদাতাৰ ভোটদান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্ৰী কংগনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাবৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিঙকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাৰ ৰাজনৈতিক ভাগ্য ইভিএমত বন্দী। অহা 4 জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ৰাজ্যখনৰ বান পৰিস্থিতি কিছু উন্নত, ক্ষতিগ্ৰস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰৰ বাবে প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ আৰু নিউয়ৰ্কত অনুষ্ঠিত T20 বিশ্বকাপ প্ৰতিযোগিতাৰ প্ৰস্তুতি খেলত ভাৰত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে। শেহতীয়া তথ্য অনুসৰি দেশত 58.34% ভোটদান হৈছে। এই পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ, পশ্চিমবংগৰ 9খন, বিহাৰৰ 8খন, ওড়িশাৰ 6খন, হিমাচল প্ৰদেশৰ 4খন, ঝাৰখণ্ডৰ 3খন আৰু চণ্ডীগড়ৰ 1খন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে। অন্তিম পৰ্যায়ত 10.60 কোটি অধিক ভোটদাতাই 904গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্ৰী কংগনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাবৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চন্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰ বাদল, আৰ জে ডিৰ মুৰববী লালু প্ৰসাদ যাদৱৰ কন্যা নিশা ভাৰতী, কংগ্ৰেছ নেতা মনীষ তিৱাৰী, বিক্ৰমাদিত্য সিং অন্যতম। আয়োগে ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰে। ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে 10,90,000ৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছিল। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বিহাৰত 48.86%, চণ্ডীগড়ত 62.80%, হিমাচল প্ৰদেশত 64.56%, ঝাৰখণ্ডত 67.95%, ওড়িশাত 62.46%, পঞ্জাবত 55.20%, উত্তৰ প্ৰদেশত 54% আৰু পশ্চিমবংগত 69.89% ভোটদান হৈছে। আনহাতে ওড়িশা বিধানসভাৰ 42টা বিধানসভা সমষ্টিতো ভোটগ্ৰহণ সম্পন্ন হৈছে। চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণত 62.46% ভোটদাতাই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছিল। আজি লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমে নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰিছে। প্ৰাৰম্ভিক তথ্য অনুসৰি টাইমছ নাও নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে কেৰালাৰ কংগ্ৰেছ মিত্ৰজোঁটে 14খন, বাওপন্থী মিত্ৰজোঁটে 4খন আৰু বিজেপিয়ে 1খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে। CNN নিউজৰ তথ্য অনুসৰি তামিলনাডুৰ IMDA গোটে 37ৰ পৰা 39খন আৰু বিজেপি মিত্ৰজোঁটে 2খন আসন লাভ কৰিব বুলি তথ্য প্ৰকাশ কৰিছে। ৰিপাব্লিক টিভি আৰু PMARQ মতে NDA মিত্ৰজোঁটে 359খন আসন লাভ কৰি পুনৰ ক্ষমতা দখল কৰাৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটে 154খন আসন লাভ কৰিব। মেট্ৰিক্স নামৰ প্ৰতিষ্ঠানটোৰ সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটে 353ৰ পৰা 368খন আসন লাভ কৰিব আৰু কংগ্ৰেছ মিত্ৰজোঁটে 118ৰ পৰা 133খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্ণাটকত টাইমছ নাও নৱভাৰতৰ সমীক্ষা অনুসৰি কংগ্ৰেছে 5খন, বিজেপিয়ে 23খন আসন লাভ কৰিব। অহা 4 জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যখনৰ 50খন জিলাৰ নিৰ্বাচনী জিলাত স্থাপিত 52টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা লোৱা হৈছে। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ভোটগণনাৰ বাবে কোঠাসমূহ সাজু কৰি তোলা হৈছে। সমান্তৰালভাৱে গণনাৰ দায়িত্বত থাকিবলগীয়া সকলোৰে প্ৰশিক্ষণ অব্যাহত আছে। বৰপেটা জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা অনুসৰি মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত 2টা বিধানসভা সমষ্টি ক্ৰমে বৰপেটা আৰু কাকাবেটবাৰীৰ উপৰি বৰপেটা নিৰ্বাচনী জিলাৰ অন্তৰ্ভুক্ত হোৱা হেতু ধুবুৰী লোকসভা সমষ্টিৰ চেঙা আৰু মন্দিয়াৰো ভোটগণনা কৰা হ'ব। তদুপৰি বৰপেটা লোকসভা সমষ্টিৰ পোষ্টেল ভোটৰ গণনাও ইয়াতে সম্পন্ন হ'ব। ইপিনে 4 জুনৰ পুৱা 8 বজাৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ৰ মুঠ 14খন মেজত 16টা দফাত গণনা কাৰ্য সম্পন্ন হ'ব। চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা 2টা সমষ্টিৰ ভোটগণনা সোণাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। সোণাৰী সমষ্টিত 13টা আৰু মাহমৰা সমষ্টিত 12টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। লোকসভা নিৰ্বাচনৰ ভোটগণনাক কেন্দ্ৰ কৰি ওদালগুৰি জিলা প্ৰশাসনো সাজু হৈ উঠিছে। 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ওদালগুৰি আয়ুক্ত কাৰ্যালয়ত এইবুলি জিলাখনৰ 4টা সমষ্টিত ওদালগুৰি, মাজবাট, টংলা আৰু ভেৰগাঁৰ ভোটগণনা অনুষ্ঠিত হ'ব। ইফালে নৰাঙী মহাবিদ্যালয়ত দৰঙৰ 3টা সমষ্টি ক্ৰমে মঙলদৈ, চিপাঝাৰ আৰু দলগাঁৱৰ ভোটগণনা কৰা হ'ব। ইফালে ৰঙিয়া মহকুমাৰ কাৰ্যালয়ত কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তামোলপুৰ আৰু গোৰেশ্বৰ সমষ্টিত ভোটগণনা কৰা হ'ব। মুঠ 11টা সমষ্টিৰ ডাক বেলটসমূহ ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত গণনা কৰা হ'ব। ভোটগণনাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনেও যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ 4টা বিধানসভা সমষ্টিৰ ভোটগণনা গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত হোৱা বহুমুখী প্ৰেক্ষাগৃহত হ'ব বুলি প্ৰশাসনে জানিবলৈ দিছে। কৰিমগঞ্জ জিলাতো এই উপলক্ষে গণনা পৰ্যবেক্ষক আজি জিলাখনত উপস্থিত হৈছে। শান্তিপূৰ্ণভাৱে ভোটগণনা গণনা সম্পন্ন কৰাৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসনেও যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। আনহাতে গোলাঘাট জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি 10 নম্বৰ কাজিৰঙা সমষ্টিৰ ভোটগণনা প্ৰক্ৰিয়া সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। এই সভাত আয়ুক্তগৰাকীয়ে ভোটগণনা চলি থকাৰ সময়ত পালন কৰিবলগীয়া আচৰণ বিধিসমূহৰ বিষয়ে উল্লেখ কৰি দায়িত্বত থকা লোকসকলক এইসমূহ নিয়াৰিকৈ পালন কৰিবলৈ আহান জনায়। ইফালে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ভোটগণনাৰ বাবে মুঠ 5823গৰাকী বিষয়া কৰ্মচাৰীক নিয়োগ কৰা বুলি প্ৰকাশ কৰিছে। আনহাতে ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে 64গৰাকী সাধাৰণ পৰ্যবেক্ষক নিযুক্তি দিয়া বুলিও তেওঁ জানিবলৈ দিয়ে। কাৰিগৰত হ'বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলা প্ৰশাসনসমূহে সেই দিনটো সুৰা নিষিদ্ধ ঘোষণা কৰিছে। এই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন বিক্ৰী মজুতকৰণ আদিৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধি 144ৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কাইলৈ হ'বলগীয়া অৰুণাচল প্ৰদেশ আৰু ছিক্কিম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। দুয়োখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল কাইলৈ অৰ্থাৎ 2 জুনত অন্ত পৰিব। উত্তৰ পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচন যোৱা 19 এপ্ৰিলত অনুষ্ঠিত হৈছিল। কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ বিপৰীতে ৰাজ্য দুখনৰ লোকসভা আসনৰ ভোটগণনা অহা 4 জুনত দেশৰ অন্যান্য ৰাজ্যৰ সৈতে একেলগে কৰা হ'ব। কাইলৈ পুৱা 6 বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। প্ৰথমে ডাক বেলট আৰু ইলেক্ট্ৰনিকভাৱে প্ৰেৰণ কৰা বেলটৰ ভোটগণনা কৰা হ'ব। ইয়াৰ পাছত 6:30 বজাৰ পৰা EVMৰ ভোটগণনা কৰা হ'ব। অৰুণাচল প্ৰদেশত এই উদ্দেশ্যে 24টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু 2000ৰো অধিক নিৰ্বাচনী বিষয়া গণনা প্ৰক্ৰিয়াত জড়িত হ'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ভোটগণনা উপলক্ষে কাইলৈ আৰু 4 জুনত ৰাজ্যখনত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত 60খন বিধানসভা আসন আছে আৰু বিজেপিয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে 10খনত জয়লাভ কৰিছে। আনফালে ছিক্কিমত 32খন বিধানসভা আসনৰ বাবে নিৰ্বাচন হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত পৰ্যটন বৰ্ষৰ বাবে জীপ ছাফাৰীৰ সময়সীমা 20 জুনলৈ বৃদ্ধি কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী বন সংমণ্ডল বিষয়াই প্ৰকাশ কৰা মতে এই সন্দৰ্ভত আজি জাননী জাৰি কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশ দ্বাৰ 5 জুনত বন্ধ কৰা হ'ব বুলি জাননী দিয়া হৈছিল। বাৰিষাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছিল যদিও পৰ্যটকৰ আগমন অব্যাহত থকাৰ লগতে বাট পথ সুচল হৈ থকালৈ লক্ষ্য ৰাখি জীপ ছাফাৰীৰ সুবিধা 20 জুনলৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ মূল পথটোতহে জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও ৰাজ্যৰ 11খন জিলা এতিয়াও বানৰ কবলত আছে। বৰাক, কপিলি, কুচিয়াৰা আৰু কাটাখালকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ মুঠ 25টা ৰাজহ চক্ৰৰ অধীনস্থ 560খন গাঁও বানত প্লাবিত হৈছে। এই পৰ্যন্ত ৰাজ্যৰ মুঠ 3,49,045গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যখনত 8জন ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে আটাইকেইখন জিলাতে মুঠ 148টা সাহায্য শিবিৰ আৰু 39টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। আনহাতে বানত এই পৰ্যন্ত উল্লেখিত 11খন জিলাৰ 10,23,063টা পশুধনৰ ক্ষতি হোৱাৰ উপৰি মুঠ প্ৰায় 4,931 হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। বৰাক উপত্যকাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRFৰ এটা অতিৰিক্ত দল প্ৰেৰণ কৰা হৈছে। দলটো গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰৰ পৰা শিলচৰ বিমানবন্দৰত উপস্থিত হয়গৈ। উপত্যকাটোত আকস্মিক বানৰ ফলত হোৱা ক্ষয় ক্ষতি ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে বৰাক উপত্যকাৰ 3খন জিলাতে বান ক্ষতিগ্ৰস্তসকলৰ সহায়ৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে NDRF আৰু SDRFে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। কৰিমগঞ্জ জিলাৰ বদৰপুৰ অঞ্চল বৰাক নৈৰ বানে বুৰাই পেলাইছে। জগন্নাথপুৰত 200ৰো অধিক লোক মালোৱা পাব্লিক স্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজিও জিলাখনৰ প্ৰশাসনে সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। নগাঁও জিলাত কপিলি নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে কলঙৰ জলস্তৰো বৃদ্ধি পাইছে। ইফালে তিনিচুকীয়া জিলাত বিগত কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে। নদীহিং নৈৰ পানীও বাঢ়ি আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। জিলাখনৰ প্ৰশাসনে সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে আজি অভিযান চলাই ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্ৰব্যসহ 2টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা হেৰইন জব্দ কৰা হৈছে। ইপিনে গোলাঘাট আৰক্ষীয়ে কাৰ্বি আংলং আৰক্ষীৰ সহযোগত আজি নুমলীগড় অঞ্চলৰ দৈগ্ৰঙৰ পৰা এটা আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য সৰবৰাহকাৰী চক্ৰ উৎখাত কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে 70টা চাবোনৰ বাকচত লুকুৱাই অনা 850 গ্ৰামৰো অধিক হেৰইন জব্দ কৰিছে। জব্দ কৰা হেৰইনখিনিৰ মূল্য প্ৰায় 2 কোটি টকা বুলি জানিব পৰা গৈছে। হাইলাকান্দি আৰক্ষী আৰু চি আৰ পি এফে যুটীয়াভাৱে অভিযান চলাই জিলাখনৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত চাহাবাদ গাঁৱৰ পৰা এটা মাদক দ্ৰব্য সৰবৰাহকাৰীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। এই মাদক দ্ৰব্যৰ বজাৰ মূল্য কমেও 5,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহকাৰীটোক সোধা পোছা অব্যাহত ৰাখিছে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজিৰে পৰা পুনৰ দৰ্পণ পৰ্টেল মুকলি কৰিছে। অহা 9 জুনলৈ পৰ্টেলটো মুকলি থাকিব আৰু শিক্ষাৰ্থীসকলে যাৱতীয় তথ্যৰ বাবে www.ehsec.assam.gov.in বা darpan.ehsec-online.in ৱেবছাইট চাব পাৰিব। লগতে শিক্ষা সংসদে সকলো শিক্ষানুষ্ঠানক 12 জুনৰ ভিতৰত নামভৰ্তি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ ONGCৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। শিৱসাগৰ প্ৰেছ ক্লাবত এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলিম কল্যাণ পৰিষদ, সদৌ অসম মৰিয়া ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি কেইবাটাও সংগঠনে বহিৰাগত লবিৰ ষড়যন্ত্ৰৰ ফলত ONGCৰ অসম সম্পদক শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া চলিছে বুলি অভিযোগ উত্থাপন কৰে। ইতিমধ্যে ONGCৰ অসম সম্পদৰ পৰা ৰসায়ন, ভূতত্ব আদি বিভাগসমূহ স্থানান্তৰিত কৰা কাৰ্যই এই অভিযোগত সত্যতা প্ৰমাণ কৰে বুলিও দল সংগঠনসমূহে দাবী কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গঠিত সমিতিৰ সদস্যসকলৰ এটা প্ৰতিনিধি দলে ৰাজ্যৰ বিভিন্ন ঠাইত শিশুগৃহ পৰিদৰ্শন কৰি শিশু সুৰক্ষা আৰু নিৰাপত্তাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছে। সমিতিৰ সদস্য ববিতা শইকীয়া, সুনন্দা দাস আৰু সুবোধ দাসে আজি গোৱালপাৰা জিলাৰ GVS শিশুগৃহ পৰ্যবেক্ষণ কৰে। তদুপৰি তেওঁলোকে কালি মানকাছৰ জিলাৰ ৰেজা শিশুগৃহ আৰু এটা বিশেষ দত্তক প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। তেওঁলোকে শিশুগৃহৰ শিশুসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে শিশু ন্যায় আৰু সুৰক্ষা আইন 2015ৰ শুদ্ধ আৰু সম্পূৰ্ণ ৰূপায়ণৰ সন্দৰ্ভতো বুজ লয়। পৰিদৰ্শনকালত প্ৰতিনিধি দলটোৱে শিশুসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ে শিশুগৃহৰ কৰ্মচাৰী আৰু পৰিচালনা সমিতিৰ সদস্যসকলৰ লগত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক মণ্ডলী আৰু জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত সম্পন্ন হোৱা এই সভাত মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া মুখ্য বক্তা হিচাপে উপস্থিত থাকে। ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল চন্দ্ৰ শইকীয়াৰ 42 সংখ্যক মৃত্যুবাৰ্ষিকী আজি সন্থাৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত পালন কৰা হয়। শ্ৰমিক নেতা তথা প্ৰাক্তন বিধায়ক প্ৰয়াত শইকীয়াৰ মৃত্যুবাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সপ্তম প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। অনুষ্ঠানত মাজুলী কিছু অনালোচিত দিশ শীৰ্ষক বিষয়ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য তথা ইতিহাসবিদ ডঃ ডম্বৰুধৰ নাথে বক্তৃতা দিয়ে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ শীৰ্ষ গীতটি উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক জাহ্নৱী গগৈয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জদেৱ শৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 অথবা 2662325 নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। ভাৰত আজি নিউয়ৰ্কৰ নাচাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত T20 বিশ্বকাপ প্ৰতিযোগিতাৰ প্ৰস্তুতি খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8:00 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে অহা 5 জুনত নিউয়ৰ্কতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি বিশ্বকাপত অভিযান আৰম্ভ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন। দেশত 58.34% ভোটদাতাৰ ভোটদান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্ৰী কংগনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী আদিকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাৰ ৰাজনৈতিক ভাগ্য EVMত বন্দী। কেইবাটাও সংবাদগোষ্ঠীৰ প্ৰাৰম্ভিক নিৰ্বাচনী সমীক্ষা অনুসৰি দেশত NDA পুনৰবাৰ শাসনলৈ অহাৰ সম্ভাৱনা। অহা 4 জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু নিউয়ৰ্কত অনুষ্ঠিত T20 বিশ্বকাপ প্ৰতিযোগিতাৰ প্ৰস্তুতি খেলত ভাৰত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ।